والفجر
ফজৰৰ সময়ৰ শপত
ৱালায়ালিন আশৰ
শপত দহ ৰাতিৰ
ৱাশ্বাফি ৱাল ৱাতৰ
শপত জোৰ আৰু বিজোৰৰ
ৱাল্লাইলি ইযা ইয়াসৰ
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়
হাল ফি যালিকা ক্বাসামুল লিযি হিজৰ
বিবেকবান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে
আলম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআদ
তুমি দেখা নাইনে তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল
ইৰাম যাতিল ইমাদ
ইৰাম গোত্ৰৰ লগত যিসকল আছিল সুউচ্চ প্ৰসাদৰ অধিকাৰী
আল্লাতি লাম ইউখলাক মিছলুহা ফিল বিলাদ
যাৰ সমতুল্য জাতি কোনো দেশতে সৃষ্টি কৰা হোৱা নাছিল
আৰু
ছামুদ সম্প্ৰদায়ৰ লগত যিসকলে ভয়ামত খিল কাটি ঘৰ নিৰ্মাণ কৰিছিল
আৰু
খুলদণ্ডৰ অধিকাৰী ফিৰাউনৰ লগত
ইহঁতে
দেশত সীমালংঘন কৰিছিল
فَأَكْثَرُوا فِيهَا الْفَسَادَ
তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল
فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ
ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল
إِنَّ رَبَّكَ لَبِالْمِرْصَادِ
নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে
فَأَمَّا الْإِنسَانُ إِذَا مَا ابْتَلَاهُ رَبُّهُ فَأَكْرَمَهُ وَنَعَّمَهُ فَيَقُولُ رَبِّي أَكْرَمَنِ
আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে তেতিয়া সি কয় মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে
إذا ما ابتلاه فقدر عليه رزقه فيقول ربي أهانن
আন হাতে যেতিয়া তাক পরীক্ষা করিবলৈ তার জীবিকা সংকুচিত করে দিয়ে তেতিয়া হি কয় মোর প্রতিপালকে মোক লাঞ্ছিত করিছে
كلا بل لا تكرمون اليتيم
কেতিয়াও নহয় বরং তোমালোকে এতিমক সমাদর নকৰা
ولا تحاضون على طعام المسكين
আৰু তোমালোকে মিসকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা
وتأكلون التراث أكلا لما
আৰু তোমালোকে উত্তৰাধিকাৰীসকলৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা
وتحبون المال حبا جما
আৰু তোমালোকে ধন সম্পদক অতিকৈ ভাল পোৱা
كلا اذا دكت الارض دكا دكا
কেতিয়াও নহয় যেতিয়া পৃথিৱীখনক চূৰ্ণ বিচূৰ্ণ কৰা হ'ব
وجاء ربك والملك صفا صفا
আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফৰিষ্টাসকলে সাৰিবদ্ধভাৱে উপস্থিত হ'ব
ৱাজিআ ইয়াউমাইযিন বিজাহান্নাম ইয়াউমাইযিন ইয়াতাযাক্কারুল ইনসানু ওয়া আন্না লাহু যিক্ৰা
সেইদিনা জাহান্নামক উপস্থিত কৰা হ'ব সেইদিনা মানুহে স্মৰণ কৰিব কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব
يقول يا ليتني قدمت لحياتي
تتيহি কব হাই এই জীবনৰ বাবে মই যদি কিবা অগ্ৰিম পঠাল হোতেন
يوم اذ لا يعذب عذابه احد
সেইদিন তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব
ولا يوثق وثاقه احد
আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব
يا ايتها النفس المطمئنه
شي প্রশান্ত আত্মা
ارجعي إلى ربك راضية مرضية
তুমি তোমার প্রতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষ ভাজন হৈ লগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।